নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ পৰা আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসমত 6খন নতুন আয়ুষ চিকিৎসালয় স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা, ৰাজ্যত অহা দুবছৰলৈ শিক্ষক পদৰ বাবে টেট অনুষ্ঠিত নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ প্ৰভু প্ৰকাশ, ৰাজ্য চৰকাৰৰ আজি বিয়লি গুৱাহাটীত 1182 জন প্ৰাক্তন আদিবাসী উগ্ৰপন্থীক 4,00,000 টকাকৈ প্ৰদান, ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধি দলৰ আজি আহোমৰ স্মৃতি বিজড়িত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন আৰু ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত হ'বলগীয়া খেলত ভাৰত অষ্ট্ৰেলিয়াৰ মুখামুখি। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত 6খন নতুন আয়ুষ চিকিৎসালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে বুলি কালি ঘোষণা কৰিছে। ইয়াৰ ভিতৰত চাৰিখন 50খন বিচনাযুক্ত চিকিৎসালয় কলিয়াবৰ, মৰিগাঁও, কোকৰাঝাৰ আৰু বাক্সাত স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে 30খন বিচনাযুক্ত এখন চিকিৎসালয় ডিফুত আৰু 10খন বিচনাযুক্ত আন এখন চিকিৎসালয় বজালীত স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। মাজুলীৰ চিৰাং চাপৰিৰ জয়পুৰত ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ অধীনত স্থাপন কৰা ৰাজ্যৰ দ্বিতীয়খন আয়ুৰ্বেদিক চিকিৎসালয় উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে। ইয়াৰ লগতে অসমত 299খন আয়ুষ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ কাৰ্যক্ষম কৰা হ'ব বুলি শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। তদুপৰি 200টা অতিৰিক্ত এনে কেন্দ্ৰ শীঘ্ৰে স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ৰাজ্যৰ প্ৰতিখন জিলাতে মুঠ 100খন আয়ুষ ঔষধ কেন্দ্ৰ মুকলি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীসোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত পৰম্পৰাগত ঔষধ আৰু স্বাস্থ্যসেৱা খণ্ডত যথেষ্ট উন্নতি হোৱা পৰিলক্ষিত হৈছে। সম্প্ৰতি আয়ুষ স্বাস্থ্যসেৱা ব্যৱস্থাই বিশ্বজুৰি ৰোগ উপশম আৰু জীৱনৰ মান উন্নীতকৰণৰ বাবে স্বীকৃতি লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মাজুলীত কালি উদ্বোধন কৰা 50খন বিচনাযুক্ত এই চিকিৎসালয়খনে অঞ্চলবাসীক উপকৃত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অহা দুবছৰলৈ শিক্ষক পদৰ বাবে টেট অনুষ্ঠিত নকৰে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ প্ৰভুৱে কালি প্ৰকাশ কৰিছে। সেয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক পদত চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব। একেদৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক পদৰ বাবে সুকীয়াকৈ টেট অনুষ্ঠিত নহয়। ইয়াৰ পৰিৱৰ্তে চৰকাৰে বিশেষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব। ইয়াৰ ফলত খালী থকা পদৰ অনুপাতেহে প্ৰাৰ্থী উত্তীৰ্ণ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে শিক্ষা বিভাগত গ্ৰহণ কৰা বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে 1,00,000 নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে কালি ৰাজ্যৰ শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত 318গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰমেশ প্ৰভুৱে শিক্ষা উপদেষ্টা নৰেন্দ্ৰপাল মহন্তকে ধৰি অন্যান্য শিক্ষা বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। নৱনিযুক্ত প্ৰাৰ্থীসকলৰ ভিতৰত 241গৰাকী দিব্যাংগ প্ৰাৰ্থীয়ে, প্ৰাথমিক শিক্ষা বিভাগত 27গৰাকী প্ৰাৰ্থীয়ে, উচ্চ শিক্ষা বিভাগত সহকাৰী অধ্যাপক আৰু অন্যান্য পদত নিযুক্তি লাভ কৰাৰ লগতে আন 50গৰাকী প্ৰাৰ্থীয়ে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ বিভিন্ন পদত নিযুক্তি লাভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ডাঃ প্ৰভুৱে নৱনিযুক্ত প্ৰাৰ্থীসকলক নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰি দেশ, জাতি আৰু মানৱ সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে চৰকাৰে 1,00,000 নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে। ভাষণ প্ৰসংগত ডাঃ প্ৰভুৱে শীঘ্ৰেই শিক্ষা বিভাগত প্ৰায় 13,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি উল্লেখ কৰে। নৱনিযুক্তিৰ ৰেলাদেশ কাৰ্যসূচীৰ অংশ হিচাপে কালি উজনি মাজুলী উন্নয়ন খণ্ডত আয়োজিত অমৃত কলেজ যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে আৰু ভুৱন কামেও অংশ লয়। ইপিনে মৰিগাঁও জিলাৰ মানিপুৰ গাঁও পঞ্চায়তত কালি বহু লোকে অমৃত কলেজ যাত্ৰাত অংশ লয়। যমুনা সমষ্টিৰ ধেৰগুৰি পঞ্চায়তৰ উদ্যোগতো অমৃত কলেজ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে ৰাইজৰ পৰা সংগ্ৰহ কৰা মাটি পঞ্চায়ত কাৰ্যালয়ৰ কলহত জমা কৰা হয়। এই উপলক্ষে চাহ জনগোষ্ঠীৰ জয়ীসকলে জনগোষ্ঠীৰে সকলোকে আকৰ্ষিত কৰে। গুৱাহাটী মহানগৰীতো আজি মেৰি মাটি মেৰাদেশ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আজি লতাশিল খেলপথাৰৰ পৰা উজান বজাৰৰ গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়েৰে এই উপলক্ষে শোভাযাত্ৰা উলিওৱা হ'ব। পৌৰ নিগমৰ মেয়ৰ মহিন শৰণীয়ে প্ৰকাশ কৰা মতে মহানগৰীৰ 60টা ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি পৌৰ নিগমৰ কাৰ্যালয়েৰে শোভাযাত্ৰা কৰি লৈ যোৱা হ'ব। ৰাজ্য চৰকাৰে আজি বিয়লি গুৱাহাটীত 1,182জন প্ৰাক্তন আদিবাসী উগ্ৰপন্থীক 4,00,000 টকাকৈ প্ৰদান কৰিব। এই উগ্ৰপন্থীকেইজন আদিবাসী কোব্ৰা মিলিটেৰী ৰাছাম, অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মী, বিৰচা কামাণ্ডো ফৰ্চ, আদিবাসী পিপুলছ আৰ্মী আৰু চাম্পাৰ টাইগাৰ ফৰ্চ নামৰ 5টা উগ্ৰপন্থী সংগঠনৰ সদস্য। তেওঁলোকে যোৱা জুলাইত অস্ত্ৰ সন্ধৰণ কৰিছিল আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই সদস্যকেইগৰাকীক 4,00,000 টকাৰ চেক প্ৰদান কৰিব। ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকিব। লখিমপুৰৰ ৰঙানদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইয়াৰ ফলত অৰুণাচল প্ৰদেশৰ ইয়াজুলিত থকা বান্ধৰ পানী এৰি দিয়াৰ প্ৰয়োজন হ'ব পাৰে বুলি মেধপুৰ বিভাগীয় সূত্ৰৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইপিনে যোৱা কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ 4খন জিলাৰ 20খন গাঁও বানৰ কবলত পৰিছে। আনহাতে গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ বাবে আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই কালি জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই আশ্ৰয় শিবিৰটো পৰিদৰ্শন কৰি তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিভিন্ন সমস্যাৰ বুজ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এফবিলৈ শুনিব পাৰিব। ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধি দলটোৱে আজি আহোমৰ স্মৃতি বিজড়িত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিব। ইউনেস্কোৰ উত্তৰ পূব এছিয়াৰ বিশেষজ্ঞ প্ৰতিনিধি ছিংগাপুৰৰ মিন চিং চিয়াঙৰ নেতৃত্বত অহা বিশেষজ্ঞৰ দলটো কালি বিয়লি চৰাইদেউত উপস্থিত হয়। বিশেষজ্ঞৰ দলটোৱে কিছু সময় মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পাছত সন্ধিয়া কেন্দ্ৰীয় পুৰাতত্ব আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰা দচিয়াৰৰ বিষয়ে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে প্ৰস্তুত কৰা দচিয়াৰৰ মানচিত্ৰত পৰজন আৰু বাফাৰজন এলেকাত মুঠ 4,756 বিঘা মাটি সন্নিৱিষ্ট কৰা হৈছে। উল্লেখযোগ্য যে পৰহিলৈ বিয়লি পৰ্যন্ত বিশেষজ্ঞৰ দলটোৱে মৈদাম এলেকাৰ বিভিন্ন তথ্য সমল সংগ্ৰহ কৰি ছিংগাপুৰলৈ ৰাওনা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষা দিনত আজি অসম সাংস্কৃতিক মহাসভাৰ চলিত বৰ্ষৰ পঞ্চম ৰাজ্যিক বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ 101 ব্যক্তিক আনুষ্ঠানিকভাৱে বঁটা আৰু উপাধি প্ৰদান কৰিব। ৰাজ্য সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, পৰ্যটন আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে বিধায়ক পৰমানন্দ ৰাজবংশী আৰু অতুল বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ছিকিমত আকস্মিক বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 30লৈ বৃদ্ধি পাইছে। এই পৰ্যন্ত 81জন লোক সন্ধান হৈ আছে। ৰাজ্যখনত মুঠ 1,320টা গৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু গাঁৱৰ বিস্ফোৰণৰ ফলত তিস্তানৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে সৃষ্টি হোৱা আকস্মিক বানে 13খন দলং উটুৱাই গৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দুৰ্গত ৰাইজৰ বাবে তিস্তা সাহায্য শিবিৰ মুকলি কৰা হৈছে। এই শিবিৰসমূহত 7,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কালি মংগল জিলাৰ বান ক্ষতিগ্ৰস্ত নাগা এলেকা পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণলৈ সকলো ধৰণৰ সহায় সাহায্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। ইপিনে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰাই কালি গেংটকৰ তাছিলিং সচিবালয়ত ছিকিমৰ মুখ্য সচিব, বিভিন্ন বিভাগ, সেনা আৰু অন্যান্য সংস্থাৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীমিশ্ৰাই কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু ৰাজ্যখনলৈ সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱা হৈছে। শ্ৰীমিশ্ৰাই লগতে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ৰাংকু আৰু বৰদাং এলেকা পৰিদৰ্শন কৰে। মধ্যপ্ৰাচ্যৰ দক্ষিণ আৰু মধ্য ইজৰাইলত কালি পেলেষ্টাইনৰ উগ্ৰপন্থী গোট হামাছে অতৰ্কিতে কৰা ৰকেট আক্ৰমণৰ ঘটনাত কমেও 150জন লোক নিহত হোৱাৰ লগতে 1,100ৰো অধিক লোক আহত হৈছে। আমালৈ অহা বাতৰি অনুসৰি ইজৰাইলৰ মেয়ৰ আৰু তাৰ হানেৰিভ আঞ্চলিক পৰিষদৰ মুৰববী আৰ্চি লুবস্কিও এই ভয়াৱহ আক্ৰমণত নিহত হৈছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদী গোটটোৱে ইজৰাইলৰ ভালেসংখ্যক লোকক গাজাত আবদ্ধ কৰি ৰাখিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে যে ইজৰাইলত বৰ্তমান যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হৈছে আৰু দেশখন এই যুদ্ধত জয়ী হ'বলৈ সমৰ্থ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰত এই আক্ৰমণৰ বলি হোৱা নিৰীহ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। শ্ৰীমোদীয়ে কয় যে ভাৰত এই সংকটৰ সময়ত ইজৰাইলৰ জনসাধাৰণৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হৈ আছে। দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়া চিকিৎসা প্ৰদানৰ নিশ্চিতিৰে আৰম্ভ কৰা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত এতিয়ালৈকে 25,40,00,000ৰো অধিক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। এই আঁচনিৰ অধীনত এতিয়ালৈকে 5,70,00,000ৰো অধিক নগদ ধনৰ লেনদেন বিহীন চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। আই চি চিৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাইত আজি হ'বলগীয়া খেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। খেলখন বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হ'ব। ইপিনে দক্ষিণ আফ্ৰিকাই কালি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত শ্ৰীলংকাক 102 ৰাণত পৰাস্ত কৰে। খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি 5 উইকেটৰ বিনিময়ত 428 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 44 জনৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 326 ৰাণ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে বাংলাদেশৰ ধৰমশালাত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত আফগানিস্তানক 6 উইকেটত পৰাস্ত কৰে। বাংলাদেশে 157 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মহিদুল হাছান মিৰাজ আৰু নাজমুল হুছেইন শান্তিৰ অৰ্ধশতকৰ সহায়ত 34 অভাৰ আৰু 4টা বলত 4 উইকেটৰ বিনিময়ত 158 ৰাণ কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 37 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 156 ৰাণ সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ ছাকিব আৰু মহিদুৱে 3টাকৈ উইকেট দখল কৰে। মহিদুল হাছানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। চীনৰ হাছাইত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 28টা সোণ, 38টা ৰূপ আৰু 41টা ব্ৰঞ্জসহ মুঠ 107টা পদক লাভ কৰি অভিলেখ কৰিছে। ভাৰতে কালি প্ৰতিযোগিতাৰ অন্তিম দিনা 6টা সোণ, 4টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতে কাবাডী, বেডমিণ্টন, ক্ৰিকেট আৰু আৰ্চাৰীৰ বিভিন্ন শিতানত এই স্বৰ্ণ পদককেইটা হস্তগত কৰে। পুৰুষৰ ক্ৰিকেটত ভাৰত আৰু আফগানিস্তানৰ মাজত ফাইনেল খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হয়। ইয়াৰ পাছত আই চি চিৰ ৰেংকিঙৰ ভিত্তিত ভাৰতক জয়ী হিচাপে ঘোষণা কৰা হয়। একেদৰে কাবাডীৰ পুৰুষ আৰু মহিলাৰ শাখাত ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰে। ভাৰতৰ পুৰুষ দলে ফাইনেলত ইৰাণক পৰাভূত কৰাৰ বিপৰীতে মহিলা দলে চীনা টাইপেক পৰাস্ত কৰি স্বৰ্ণ পদক দখল কৰে। পুৰুষৰ বেডমিণ্টনৰ ডাবলছত ভাৰতৰ চিৰাগ চেট্টী আৰু সাত্বিক সাইৰাজ ৰাংকি ৰেড্ডীৰ যুটীটোৱে সোণৰ পদক অৰ্জন কৰিছে। ভাৰতৰ পুৰুষ আৰু মহিলাৰ দবা দল দুটাই ৰূপৰ পদক অৰ্জন কৰিছে। আনহাতে মল্লযুঁজত দীপক পুনিয়ে পুৰুষৰ 84 কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত আৰু পুৰুষৰ কম্পাউণ্ড আৰ্চাৰী দলে ৰূপৰ পদক লাভ কৰে। একেদৰে পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড আৰ্চাৰী ফাইনেলত ওজাছ দেউতালে সোণ আৰু অভিষেক বাৰ্মাই ৰূপৰ পদক লাভ কৰে। লখিমপুৰৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, সাহিত্যিক তথা সমাজকৰ্মী ডঃ হৰিনাৰায়ণ শৰ্মাৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। যোৱা 5 অক্টোবৰৰ সন্ধিয়া তেওঁ দুৰ্ঘটনাত পতিত হৈছিল। দুদিন চিকিৎসালয়ত থকাৰ পাছত কালি তেওঁ মৃত্যু হয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
শুকুৰবাৰে মাজনিশাৰ পৰা পেলেষ্টাইনৰ হামাছ বাহিনীয়ে ইজৰাইলৰ ওপৰত চলোৱা ধাৰাবাহিক ৰকেট আক্ৰমণৰ ঘটনা আৰু এছিয়ান গেমছত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাতৰিত আজি প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি স্থান দিছে। কৃত্ৰিমভাৱে মহানগৰবাসীৰ প্ৰাত্যহিক জীৱন যাত্ৰা ব্যাহত কৰাৰ সময়তে মহানগৰবাসীৰ বাবে শংকাৰ কাৰণ হৈ পৰিছে ভূমিস্খলন। ঘৰৰ ওপৰত খহি পৰিছিল আহত 4, এই বাতৰি আমাৰ অসম কাকতৰ। আৰক্ষী বিষয়া এছ আই জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত চি বি আইৰ তদন্ত অব্যাহত। উপ মহাপৰিদৰ্শক লাভলি কাটিয়াৰৰ নেতৃত্বত চি বি আইৰ মাৰাথন জেৰা এছ পি লীনা দলে। অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা আৰু দৈনিক অসম কাকতে এই বাতৰিক মুখ্য বাতৰি স্থান দিছে। আহোম ৰাজত্বকালৰ 600 বছৰীয়া স্বৰ্ণিল ইতিহাস বিজড়িত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে অহা ইউনেস্কোৰ উত্তৰ পূব এছিয়াৰ বিশেষজ্ঞ প্ৰতিনিধি দলক বিপুলভাৱে আদৰণি জনোৱাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, অসমীয়া প্ৰতিদিন আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম লিমিট এক্সপেণ্ডিচাৰ টু বেয়াৰ মিনিমাম চি এম। পুৰণি পেঞ্চন বাহালৰ দাবী ৰাজ্যজুৰি কৰ্মচাৰী পৰিষদৰ ধৰ্মঘট, এই শিৰোনাম অসমীয়া খবৰ কাকতৰ। কৰ্মচাৰীৰ কৰ্মবিৰতিত জনতা ভৱনকে ধৰি অচল হৈ পৰিছে ৰাজ্য প্ৰশাসন, দৈনিক অগ্ৰদূত কাকতে এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতে অসমৰ শংকৰব্ৰত ৰায়মেধিক গৃহমন্ত্ৰীৰ পদক প্ৰদান কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
অসমত 6খন নতুন আয়ুষ চিকিৎসালয় স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা। ৰাজ্যত অহা 2 বছৰলৈ শিক্ষক পদৰ বাবে টেট অনুষ্ঠিত নহয় বুলি শিক্ষামন্ত্ৰী ডঃ ৰমেশ চৌধুৰীৰ প্ৰকাশ। ৰাজ্য চৰকাৰে আজি বিয়লি গুৱাহাটীত 1182 জন প্ৰাক্তন আদিবাসী উগ্ৰপন্থীক 4 লাখ টকাকৈ প্ৰদান আৰু আই চি চিৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত হ'বলগীয়া খেলত ভাৰত অষ্ট্ৰেলিয়াৰ মুখামুখি। আঞ্চলিক বাতৰি নমস্কাৰ।